লোকে লিখা শুভবাৰ্তা চৌবিশ অধ্যায় যীশুৰ পুনৰুত্থান, শিষ্যসকলক দৰ্শন দিয়া। কিন্তু সপ্তাহৰ প্ৰথম দিনা অতি দুখমকালিতে তেওঁলোকে যুগুত কৰা সুগন্ধি দ্ৰব্যৰ লগত লৈ মৈদামৰ ওচৰলৈ আহিল। তেওঁলোকে মৈদামৰ মুখৰ পৰা শিলচটা বগৰাই থোৱা দেখিলে। পাছত তেওঁলোক মৈদামৰ ভিতৰলৈ সোমাই গ'ল, কিন্তু তাত প্ৰভু যীশুৰ দেহ দেখা নাপালে। তাতে তেওঁলোকে এই বিষয়ে সংশয় কৰি থাকোঁতে সেই ঠাইত চকমকীয়া বস্ত্ৰ পিন্ধা দুজন পুৰুষ তেওঁলোকৰ ওচৰত আহি থিয় হ'ল। পাছত তিৰোতাসকলে ভয় পাই মাটিৰ ফালে মূৰ দোৱাই থাকোঁতে সেই দুটাই তেওঁলোকক ক'লে, তোমালোকে মৃত লোকৰ মাজত জীৱিতজনক কিয় বিচাৰিছা? তেওঁ ইয়াত নাই, কিন্তু তেওঁ উঠিল। তেওঁ গালিল প্ৰদেশত থাকোঁতেই যি কথা কৈছিল সেই কথা তোমালোকে সোঁৱৰণ কৰা। তেওঁ কৈছিল বোলে, মানুহৰ পুত্ৰ পাপী লোকৰ হাতত সমৰ্পিত হ'ব আৰু ক্ৰুচত হত হৈ তৃতীয় দিনা পুনৰাই উঠিব লাগিব। সেই সময়ত তেওঁ কোৱা কথাবোৰ তিৰোতাসকলৰ মনত পৰাত তেওঁলোকে মৈদামৰ পৰা ঘূৰি গৈ এঘাৰজন পাচনিকে আদি কৰি সকলোকে এই সকলো কথাৰ সংবাদ দিলে। তেওঁলোকৰ মাজত মগদলিনী মৰিয়ম, জোহানা আৰু জাকুবৰ মাক মৰিয়ম আছিল, আৰু তেওঁলোকে সৈতে আন কেইবাজনীও পাচনীসকলক এইবোৰ কথা ক'লে। কিন্তু পাচনীসকলৰ দৃষ্টিত সেইবোৰ অনৰ্থক কথা যেন লগাত তেওঁলোকে তিৰোতাসকলক অবিশ্বাস কৰিলে। তথাপি পিতৰে উঠি মৈদামলৈ লৰি গৈ চাপৰি চাই কেৱল সন সূতাৰ মিহি কাপোৰ কেইখন দেখিলে। পাছে যি ঘটিল তাতে তেওঁ বিস্ময় মানি নিজ ঘৰলৈ গুচি গ'ল। পাছত তেওঁলোকৰ মাজৰ দুজনে সেইদিনাই জিৰচালেমৰ পৰা 7.5 মাইল দূৰত থকা ইমায়ু নামৰ এখন গাঁৱলৈ গৈ আছিল। তেওঁলোক দুজনে সেই সকলো ঘটনাৰ বিষয়ে কথোপকথন আৰু সোধাসুধি কৰি থাকোঁতেই যীশুৱে নিজে ওচৰলৈ আহি তেওঁলোকৰ সৈতে যাব ধৰিলে। কিন্তু তেওঁলোকে যেন তেওঁক চিনিব নোৱাৰে, এইকাৰণে তেওঁলোকৰ চকু বন্ধ হ'ল। যীশুৱে তেওঁলোকক সুধিলে, তোমালোকে ইজনে সিজনে কি কথা পাতি গৈ আছা? তাতে তেওঁলোক মলিন মুখেৰে থিয় হৈ ৰ'ল। তেতিয়া ক্লিঅ'পা নামৰ এজনে উত্তৰ দি ক'লে, যি যি কথা সেই কেইদিনত ঘটি আছে সেইবোৰ কথা জিৰচালেমত বাস কৰি কেৱল আপুনিয়ে নাজানে হ'বলা। যীশুৱে তেওঁলোকক সুধিলে, কি কথা? তেওঁলোকে তেওঁক ক'লে, যি নাচৰেতীয়া যীশু ঈশ্বৰ আৰু সকলো লোকৰ সাক্ষাতে কৰ্মত আৰু বাক্যত পৰাক্ৰমী ভাৱবাদী আছিল, তেওঁক আমাৰ প্ৰধান পুৰোহিত আৰু শাসনকৰ্তাসকলে কেনেকৈ দোষী কৰি প্ৰাণদণ্ডৰ অৰ্থে সোধাই দি ক্ৰুচত দিলে। কিন্তু যিজনে ইজৰাইল লোকক মুক্ত কৰিব তেওঁৱেই সেইজন বুলি আমি আশা কৰিছিলোঁ। কিন্তু এই সকলোৰ উপৰি এই কথা ঘটা আজি 3 দিন হৈছে। ইয়াৰ উপৰি আমাৰ লগৰ কেইবাগৰাকী তিৰোতায়ো ৰাতিপুৱাই মৈদামলৈ গৈ আমাক বিস্ময় লগালে, কিয়নো তেওঁৰ দেহ নাপাই উলটি আহি ক'লে যে তেওঁলোকে দূতসকলক দেখা পালে আৰু তেওঁ জীয়াই উঠিল বুলি কোৱা শুনিলে। পাছত আমাৰ লগৰ কেইজনমান মানুহ মৈদামলৈ গৈ তিৰোতাসকলে কোৱাৰ দৰেই দেখিলে, কিন্তু তেওঁক দেখা নাপালে। যীশুৱে তেওঁলোকক ক'লে, সেই নিৰ্বোধ আৰু ভাওবাদীয়ে কোৱা সকলো কথাত বিশ্বাস কৰিবলৈ ভুতু হোৱা মনৰ মানুহ, খ্ৰীষ্টে দুখ ভোগ কৰি নিজৰ প্ৰতাপত সোমাব নালাগিছিল নে? পাছত তেওঁ মুচিৰ পৰা আৰু সকলো ভাওবাদীৰ পৰা আৰম্ভ কৰি গোটেই ধৰ্মশাস্ত্ৰত নিজৰ বিষয়ে লিখা কথা তেওঁলোকক বুজাই দিলে। এনেদৰে তেওঁলোকে যাব বিচৰা গাঁৱৰ ওচৰ পোৱাত যীশুৱে আৰু দূৰ পথ যাবলৈ থকা যেন দেখুৱালে। কিন্তু তেওঁলোকে যীশুক বৰকৈ অনুৰোধ কৰি ক'লে, চাওক, এতিয়া দিনৰ শেষ, প্ৰায় সন্ধিয়া হ'বলৈ হৈছে, আপুনি আমাৰ সৈতে থাকি যাওক। তেতিয়া তেওঁলোকৰ সৈতে থাকিল। পাছত তেওঁ ভোজন কৰিবলৈ তেওঁলোকৰ লগত বহুতে পিঠালৈ আশীৰ্বাদ কৰি ভাঙি তেওঁলোকক দিলে। এনেতে তেওঁলোকৰ চকু মুকলি হ'ল আৰু তেওঁক চিনি পালে। তেতিয়া তেওঁলোকৰ পৰা অদৃশ্য হ'ল। পাছত তেওঁলোকে পৰস্পৰে কোৱাকুৱি কৰি ক'লে, বাটত আহি থাকোঁতে তেওঁ যেতিয়া আমাৰ সৈতে কথোপকথন কৰিছিল আৰু ধৰ্মশাস্ত্ৰৰ অৰ্থ বুজাই দিছিল, তেতিয়া আমাৰ হৃদয় প্ৰজ্বলিত নহৈছিল নে? সেই সময়তে তেওঁলোক দুজন উঠি জিৰচালেমলৈ উলটি আহিল। তাতে একে ঠাইতে গোট পোৱা 11 জন আৰু লগত থকাসকলক দেখা পাই তেওঁলোকক ক'লে, নিশ্চয় প্ৰভু উঠিল আৰু চিমুনক দেখা দিলে। পাছত বাটত যি যি হ'ল আৰু পিঠা ভাঙোতে তেওঁক কেনেকৈ চিনি পালে, এই সকলোবোৰ সেই দুজন লোকে তেওঁলোকক ক'লে। যীশুৰ স্বৰ্গ আৰোহণ। এইবোৰ কথা কৈ থাকোঁতেই যীশু নিজে তেওঁলোকৰ মাজত থিয় হৈ ক'লে, তোমালোকৰ শান্তি হওক। কিন্তু ভূত দেখিছোঁ বুলি ভাবি তেওঁলোক ভয়াতুৰ আৰু আতংকিত হ'ল। তেতিয়া যীশুৱে তেওঁলোকক ক'লে, তোমালোকৰ মনত কিয় গুলথুগুল লাগিছে আৰু তোমালোকৰ অন্তৰত কি কাৰণে প্ৰশ্ন জাগিছে? মোৰ হাত আৰু ভৰি চাই জ্ঞাত হোৱা যে ময়েহে। মোক স্পৰ্শ কৰি চোৱা, যিদৰে মোক দেখিছা সেইদৰে আত্মাৰ হ'লে হাড় আৰু মাংস নাই। ইয়াকে কৈ তেওঁ নিজৰ হাত ভৰি তেওঁলোকক দেখুৱালে। কিন্তু তেওঁলোক আনন্দিত হ'লেও তেতিয়াও অবিশ্বাস কৰি বিস্ময় মানি থকা বাবে যীশুৱে তেওঁলোকক ক'লে, তোমালোকৰ কিবা খোৱা বস্তু আছেনে? তেতিয়া তেওঁলোকে তেওঁক এডোখৰ ভজা মাছ দিলে। যীশুৱে তাকে লৈ তেওঁলোকৰ আগত খালে আৰু তেওঁলোকক ক'লে, মুচিৰ বিধানত, ভাওবাদীসকলৰ বিধান শাস্ত্ৰত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে, এই সকলো সিদ্ধ হ'ব লাগে বুলি তোমালোকৰ লগত থাকোঁতেই যি কথা মই কৈছিলোঁ মোৰ সেই কথা এই। এতিয়া তেওঁ ধৰ্মশাস্ত্ৰ বুজিবলৈ তেওঁলোকৰ হৃদয়ৰ চকু মুকলি কৰি দিলে আৰু তেওঁলোকক ক'লে, এইদৰে লিখা আছে যে খ্ৰীষ্টে দুখ ভোগ কৰি তৃতীয় দিনা মৃতলোকৰ মাজৰ পৰা পুনৰাই উঠিব আৰু জেৰুচালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মন পালটন আৰু পাপ মোচনৰ কথা তেওঁৰ নামেৰে ঘোষণা কৰা হ'ব আৰু জেৰুচালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মন পালটন আৰু পাপ মোচনৰ কথা তেওঁৰ নামেৰে ঘোষণা কৰা হ'ব। তোমালোকেই সকলোৰে সাক্ষী আছা। চোৱা, মোৰ পিতৃয়ে যি প্ৰতিজ্ঞা কৰিছিল সেই প্ৰতিজ্ঞা তোমালোকলৈ পঠাই দিম, কিন্তু ওপৰৰ পৰা শক্তি নোপোৱালৈকে এই নগৰতে থাকা। পাছত যীশুৱে তেওঁলোকক বৈঠনীয়া গাঁৱৰ সন্মুখলৈকে আগবঢ়াই তেওঁৰ হাত উঠাই তেওঁলোকক আশীৰ্বাদ কৰিলে। এইদৰে তেওঁলোকক আশীৰ্বাদ কৰি থকা সময়ত তেওঁলোকৰ পৰা পৃথক হ'ল আৰু তেওঁক স্বৰ্গলৈ নিয়া হ'ল। তেতিয়া তেওঁলোকে তেওঁক স্তুতি কৰি অতি আনন্দৰে জেৰুচালেমলৈ উলটি আহিল আৰু সদায় মন্দিৰত ঈশ্বৰৰ প্ৰশংসা কৰি থাকিল।